Iya, Akahbani. বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি অযোধ্যা ভ্ৰমণ কৰিব। চৰকাৰে টোল, ওজৰ আপত্তি আৰু ডিজিটেল বিধি বলবৎকৰণ শক্তিশালী কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় ঘাইপথ মাচুল বিধি 2026 সংশোধনৰ কাৰণে অধিসূচনা জাৰি কৰিছে। নিৰ্বাচন আয়োগে পশ্চিমবংগত প্ৰশাসন আৰু আৰক্ষী বিষয়াসকলৰ ব্যাপক ৰদবদল কৰিছে। সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰই কাটাৰৰ সৈতে সহযোগিতাৰে ইৰাণে স্থাপন কৰা দক্ষিণ পাৰ্ছ গেছ ক্ষেত্ৰত হোৱা শেহতীয়া আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা কৰিছে। আৰু অৰলেন্স মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ একক শাখাৰ এখন খেলত ভাৰতৰ আয়ুষ ছেট্টীয়ে কিৰণ জৰ্জক পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি অযোধ্যা ভ্ৰমণ কৰিব। শ্ৰীমতী মুৰ্মু তিনিদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ প্ৰদেশলৈ গৈছে। ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰথমে অযোধ্যাত উপস্থিত হৈ শ্ৰীৰাম জন্মভূমি মন্দিৰ দৰ্শন কৰিব। তেওঁ ৰাম জন্মভূমি মন্দিৰৰ বিভিন্ন স্থান দৰ্শন কৰি পূজা অৰ্চনা আগবঢ়াব আৰু শ্ৰীৰামযন্ত্ৰ স্থাপনা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ইয়াৰ পাছত তেওঁ মথুৰা বৃন্দাবনলৈ ৰাওনা হ'ব আৰু তাত তেওঁ কেইবাটাও কাৰ্যসূচীত ভাগ লোৱাৰ লগতে মন্দিৰ দৰ্শন আৰু পূজা অৰ্চনা কৰিব। আমাৰ সংবাদদাতাই প্ৰকাশ কৰা অনুসৰি হিন্দু নৱবৰ্ষ হিচাপে পৰিচিত চৈত্ৰ নৱৰাত্ৰিৰ প্ৰথম দিনটোত অযোধ্যাত ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাম মন্দিৰত বৈদিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আৰু মন্দিৰৰ দ্বিতীয় মহলাত শ্ৰীৰামযন্ত্ৰ প্ৰতিষ্ঠা কাৰ্যসূচীত উপস্থিত থাকিব। চৰকাৰে টোল, ওজৰ আপত্তি আৰু ডিজিটেল বিধি বলবৎকৰণ শক্তিশালী কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় ঘাইপথ মাচুল বিধি 2026 সংশোধনৰ বাবে অধিসূচনা জাৰি কৰিছে। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই সংশোধনে অনাদায় উপভোক্তা মাচুল সন্দৰ্ভত এটা সংগঠিত পুনৰুদ্ধাৰ প্ৰক্ৰিয়াৰ সুবিধা প্ৰদান কৰিব। ইয়াৰ জৰিয়তে টোল সংগ্ৰহ ডিজিটেল বিধি বলবৎকাৰী প্ৰক্ৰিয়া অধিক শক্তিশালী হ'ব। ইয়াৰ উদ্দেশ্য হৈছে ৰাষ্ট্ৰীয় ঘাইপথত উপভোক্তা মাচুলৰ স্বচ্ছ আৰু সুলভ আদায় নিশ্চিত কৰা। নিৰ্বাচন আয়োগে পশ্চিমবংগত প্ৰশাসন আৰু আৰক্ষী বিষয়াসকলৰ ব্যাপক ৰদবদল কৰিছে। আয়োগে 11গৰাকী জিলা ন্যায়াধীশক তেওঁলোকৰ নিজ নিজ পদৰ পৰা অপসাৰণ কৰিছে। এই বিষয়াকেইগৰাকী জিলা নিৰ্বাচনী বিষয়া হিচাপেও সেৱা আগবঢ়াই আছিল। কোচবিহাৰ, জলপাইগুৰি, মালদা, মুৰ্ছিদাবাদ, নদিয়াৰ লগতে দক্ষিণ আৰু উত্তৰ চৌবিশ পৰগণা জিলাৰ বিষয়াসকলক সালসলনি কৰা হৈছে। ইয়াৰ পূৰ্বে উপ আৰক্ষী পৰিদৰ্শক পৰ্যায়ৰ 5গৰাকী বিষয়াকো পদৰ পৰা অপসাৰণ কৰা হৈছিল। নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱা পৰ্যন্ত এই অপসাৰিত বিষয়াসকলক নিৰ্বাচনৰ সৈতে জড়িত কোনো কামৰেই দায়িত্ব দিয়া নহ'ব বুলি আয়োগে প্ৰকাশ কৰে। নাগালেণ্ডৰ ৰাজ্যপাল নন্দকিশোৰ যাদৱে উত্তৰ পূৰ্বাঞ্চল অপাৰ সম্ভাৱনাৰে ভৰপূৰ আৰু ইয়াৰ যুৱ প্ৰজন্ম শিক্ষা, প্ৰযুক্তি, ক্ৰীড়া, সংস্কৃতি তথা সমাজ সেৱাকে ধৰি বিভিন্ন ক্ষেত্ৰত নেতৃত্ব দিয়াৰ বাবে সদা প্ৰস্তুত বুলি মত প্ৰকাশ কৰিছে। চুমো কেডিমাত কালি সন্ধিয়া নৱম উত্তৰ পূব যুৱ মহোৎসৱ 2026 মুকলি কৰি দিয়া ভাষণত ৰাজ্যপালগৰাকীয়ে কয় যে দেশে 2047ৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যৰ দিশে অগ্ৰসৰ হোৱাৰ ক্ষেত্ৰত যুৱ শক্তিৰ ভূমিকা চকুত লগাকৈ বৃদ্ধি পাইছে। উদ্ভাৱন, প্ৰগতি আৰু ইয়াৰ উন্নয়নৰ ক্ষেত্ৰত যুৱ প্ৰজন্মৰ শক্তি, মেধা আৰু চিন্তাধাৰাই গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায় বুলিও তেওঁ সজোৰে কয়। শ্ৰীযাদৱে কয় যে সমাজ সেৱা আৰু সৃষ্টিশীল কাম কাজৰ জৰিয়তে যুৱক যুৱতীসকলে উত্তৰ পূৰ্বাঞ্চলৰ ছবি ৰাষ্ট্ৰীয় পৰ্যায়ৰ উপৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো উন্নত কৰি তুলিছে। তেওঁ যুৱক যুৱতীসকলক নিজ নিজ ৰাজ্যৰ অগ্ৰদূত হিচাপে গৌৰৱেৰে অঞ্চলটো প্ৰতিনিধিত্ব কৰিবলৈ আহান জনায়। কেন্দ্ৰীয় চৰকাৰৰ সহযোগত নাগালেণ্ড চৰকাৰৰ যুৱ সম্পদ আৰু ক্ৰীড়া বিভাগে এই মহোৎসৱৰ আয়োজন কৰিছে। উদ্বোধনী কাৰ্যসূচীত উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যৰ সাংস্কৃতিক নৃত্য আৰু নাগালেণ্ডৰ পেঞ্চক চিলাত দলে সমৰ কলা প্ৰদৰ্শন কৰে। 20 মাৰ্চত এই মহোৎসৱৰ সামৰণি পৰিব। ভাৰতৰ কৃষি বীমা কোম্পানী AIC লিমিটেডে মহিলা কৃষকসকলৰ সবলীকৰণ তথা দেশৰ কৃষিখণ্ডত তেওঁলোকৰ অংশগ্ৰহণক উদগনি দিয়াৰ উদ্দেশ্যে কৃষি সখী উদ্যম মুকলি কৰিছে। খাদ্য আৰু কৃষি সংস্থাৰ দ্বাৰা 2026 বৰ্ষটো আন্তঃৰাষ্ট্ৰীয় মহিলা কৃষি বৰ্ষ হিচাপে ঘোষণা কৰাৰ অনুৰূপভাৱে এই উদ্যম মুকলি কৰা হৈছে। বিত্ত মন্ত্ৰালয়ে এখন বিজ্ঞপ্তিযোগে কৈছে যে এই উদ্যমত ভাৰতীয় কৃষি বীমা কোম্পানীৰ মুখ্য কাৰ্যালয় আৰু আঞ্চলিক কাৰ্যালয়সমূহত আয়োজন কৰিবলগীয়া গাঁথনিগত মাহিলী কাৰ্যসূচীসমূহক অন্তৰ্ভুক্ত কৰা হৈছে। কৃষি সখী উদ্যমৰ উদ্দেশ্য হৈছে মহিলা কৃষকসকলক স্বীকৃতি দিয়া আৰু তেওঁলোকৰ সবলীকৰণ তথা দেশৰ কৃষিখণ্ডৰ ব্যাপক উন্নয়নৰ বাবে মহিলা কৃষকৰ অংশগ্ৰহণ সুনিশ্চিত কৰা। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। এয়াৰ ইণ্ডিয়া আৰু এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে আজি পশ্চিম এছিয়া আৰু ভাৰতৰ মাজত নিৰ্ধাৰিত আৰু অনিৰ্ধাৰিত মুঠ 48খন বিমানৰ চলাচল কৰিব। দুয়োটা বিমান কোম্পানীয়ে ভাৰত আৰু জেড্ডাহৰ মাজত চলাচল কৰা 16খন বিমানকে ধৰি জেড্ডা আৰু মাস্কটলৈ নিয়মীয়া সেৱা অব্যাহত ৰাখিব। এয়াৰ ইণ্ডিয়াই দিল্লী আৰু মুম্বাইৰ পৰা একোখনকৈ বিমান চলাচল কৰাৰ লগতে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ এখনকৈ বিমান বেংগালুৰু, হায়দৰাবাদ আৰু কোঝিকোড়ৰ পৰা উৰা মাৰিব। নতুন দিল্লীত থকা বিজেপিৰ মুখ্য কাৰ্যালয়ত কালি দলৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ সভাপতি নীতিন নবীন আৰু অন্যান্য জ্যেষ্ঠ নেতাসকলে এই বৈঠকত অংশগ্ৰহণ কৰে। পুডুচেৰীৰ সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰাৰ উদ্দেশ্যে এই বৈঠক অনুষ্ঠিত হয়। কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে কালি নতুন দিল্লীত ভাৰত জনজাতি মহোৎসৱ মুকলি কৰে। এই উপলক্ষে দিয়া ভাষণত শ্ৰী ওৰামে কয় যে এই মহোৎসৱে দেশৰ জনজাতি সম্প্ৰদায়সমূহৰ চহকী পৰম্পৰা আৰু স্থায়িত্বক প্ৰতিফলিত কৰিছে। মহোৎসৱৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই মহোৎসৱে জনজাতি কলা, শিল্প, বস্ত্ৰ, খাদ্য সম্ভাৰ আদি প্ৰদৰ্শনৰ এখন ৰাষ্ট্ৰীয় মঞ্চ প্ৰদান কৰাৰ লগতে জনজাতীয় কলা কুশলী আৰু উদ্যোগীসকলৰ বাবে বজাৰৰ সংযোগ শক্তিশালী কৰাৰ সুযোগ প্ৰদান কৰে। জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এইবাৰৰ এই মহোৎসৱত 200খন বিপণী থকাৰ লগতে 300ৰো অধিক কলা কুশলীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। মহোৎসৱৰ অংশ হিচাপে আজিৰে পৰা ভাৰত জনজাতি ব্যৱসায়িক সন্মিলন অনুষ্ঠিত হ'ব। অহা 30 মাৰ্চত এই মহোৎসৱৰ সামৰণি পৰিব। সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰই কাটাৰৰ সৈতে সহযোগিতাৰে ইৰাণে স্থাপন কৰা দক্ষিণ পাৰ্ছ গেছ ক্ষেত্ৰত হোৱা শেহতীয়া আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা কৰিছে। ইৰাণে আমেৰিকা আৰু ইজৰাইলে এই আক্ৰমণ কৰা বুলি অভিযোগ কৰিছে। ইৰাণৰ এই শক্তি আন্তঃগাঁথনি দক্ষিণ পাৰ্ছ গেছ ক্ষেত্ৰত কৰা আক্ৰমণে গোলকীয় শক্তি সুৰক্ষাৰ ক্ষেত্ৰত প্ৰত্যক্ষ ভাবুকিৰ সৃষ্টি কৰিছে বুলি সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰালয়ে এখন বিবৃতিযোগে মন্তব্য কৰিছে। মন্ত্ৰালয়ে কয় যে শক্তি আন্তঃগাঁথনিসমূহক কৰা আক্ৰমণে আঞ্চলিক স্থিৰতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰাই নহয় পৰিৱেশ, সামুদ্ৰিক সুৰক্ষা, নাগৰিকৰ জীৱনৰ প্ৰতিও তীব্ৰ ভাবুকি সৃষ্টি কৰিব। সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰই সকলো পক্ষকে এনে গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিসমূহত আক্ৰমণ নকৰিবলৈ আহান জনোৱাৰ লগতে উপসাগৰীয় অঞ্চলত সুৰক্ষা আৰু স্থিৰতা বৰ্তাই ৰখাৰ বাবে আন্তঃৰাষ্ট্ৰীয় মাইন মানি চলাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীসভাই 100টা উন্নতমানৰ ঔদ্যোগিক অঞ্চল বিকশাই তোলাৰ উদ্দেশ্যে 33,660 কোটি টকা আবণ্টনেৰে ভাৰত ঔদ্যোগিক বিকাশ আঁচনিত অনুমোদন জনাইছে। মন্ত্ৰীসভাৰ বৈঠকৰ পাছত নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে বিশ্বমানৰ ঔদ্যোগিক আন্তঃগাঁথনি বিকশাই তোলাৰ লগতে নিৰ্মাণ খণ্ডৰ সম্ভাৱনাক উন্মোচন কৰি দেশৰ বিকাশৰ গতি ত্বৰান্বিত কৰাই এই আঁচনিৰ মূল উদ্দেশ্য। অৰলেন্স মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ একক শাখাৰ এখন খেলত ভাৰতৰ আয়ুষ ছেট্টীয়ে কিৰণ জৰ্জক 17-21, 21-10, 21-17 গেমত পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। মহিলাৰ ছিংগলছত মালবিকা বনছোৰ, আনমোল খাৰ্ব, ইছাৰাণী বৰুৱা আৰু তন্বী শৰ্মায়ো প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ইপিনে পুৰুষৰ ডাবলছত ভাৰতৰ অৰ্জুন মাদাথিল ৰামচন্দ্ৰন আৰু হৰিহৰণ আমচাকৰুণন যুটীটোৱে প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আজি সন্ধিয়া হ'বলগীয়া পুৰুষৰ ছিংগলছৰ এখন প্ৰি কোৱাৰ্টাৰ ফাইনেলত আয়ুষ ছেট্টী জাপানৰ ৱাই অকিমটোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আজি অযোধ্যা ভ্ৰমণ কৰিব। চৰকাৰে টোল, ওজৰ আপত্তি আৰু ডিজিটেল বিধি বলবৎকৰণ শক্তিশালী কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় ঘাইপথ মাচুল বিধি 2026 সংশোধনৰ বাবে অধিসূচনা জাৰি কৰিছে। নিৰ্বাচন আয়োগে পশ্চিমবংগত প্ৰশাসন আৰু আৰক্ষী বিষয়াসকলৰ ব্যাপক ৰদবদল কৰিছে। সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰই কাটাৰৰ সৈতে সহযোগিতাৰে ইৰাণে স্থাপন কৰা দক্ষিণ পাৰ্ছ গেছ ক্ষেত্ৰত হোৱা শেহতীয়া আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা কৰিছে। আৰু অৰলেন্স মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ একক শাখাৰ এখন খেলত ভাৰতৰ আয়ুষ ছেট্টীয়ে কিৰণ জৰ্জক পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়া বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 7:55 বজাত শুনিবলৈ পাব।